নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো জিন্তিৰাণী ডেকাই আৰু মোৰ লগত আছে দিশা শৰ্মা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহত আছে, সমগ্ৰ দেশৰ লগতে অসমতো 76 সংখ্যক গণৰাজ্য দিৱস যথাবিহিত কাৰ্যসূচীৰে উদযাপন। অসমৰ মুঠ ঘৰুৱা উৎপাদন ৰাষ্ট্ৰীয় গড়তকৈ বৃদ্ধি হৈছে বুলি গুৱাহাটীৰ খানাপাৰাত আয়োজিত গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ প্ৰকাশ। ৰাজ্যত ষ্টাৰ্টআপৰ প্ৰগতি সুনিশ্চিত কৰাৰ বাবে প্ৰথমবাৰৰ বাবে ষ্টাৰ্টআপ বিভাগ সৃষ্টি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। ৰাষ্ট্ৰীয় পুৰস্কাৰ বিজয়ী বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ অন্ত্যেষ্টিক্ৰিয়া মংগলদৈত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন। আৰু মহিলাৰ 19 বছৰ অনূৰ্ধ ICC T20 বিশ্বকাপ ক্ৰিকেটত ভাৰতৰ ছেমি ফাইনেলত প্ৰৱেশ। সমগ্ৰ দেশৰ লগতে অসমতো 76 সংখ্যক গণৰাজ্য দিৱস আজি যথাবিহিত কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। অসমৰ মুঠ ঘৰুৱা উৎপাদন ৰাষ্ট্ৰীয় গড়তকৈ বৃদ্ধি পাইছে বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰকাশ কৰিছে। গুৱাহাটীৰ খানাপাৰাৰ অসম পশুপালন আৰু পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত 76 সংখ্যক গণৰাজ্য দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ মূল কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে এই কথা উল্লেখ কৰে। ৰাজ্যপালগৰাকীয়ে ৰাজ্যৰ জনমূৰি আয় পূৰ্বৰ তুলনাত বৃদ্ধি পোৱাত সন্তোষ প্ৰকাশ কৰে। বহুকেইখন নতুন বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয় আৰু অন্যান্য প্ৰতিষ্ঠান নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ শিক্ষাখণ্ডৰ আন্তঃগাঁথনি উন্নয়ন অভূতপূৰ্বভাৱে বৃদ্ধি পোৱা বুলি তেওঁ প্ৰকাশ কৰে। গ্ৰামাঞ্চলৰ উন্নয়ন বৰ্তমানৰ চৰকাৰখনে উচ্চ অগ্ৰাধিকাৰ বিষয় হিচাপে গণ্য কৰি আহিছে বুলি শ্ৰী আচাৰ্যই উল্লেখ কৰে। ইয়াৰ জৰিয়তে ৰাজ্যখনৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নীতকৰণৰ উপৰি বহনক্ষম বিকাশৰ বাবে পদক্ষেপ লৈ থকা হৈছে। ইয়াৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত বৰ্তমানলৈ 19,50,000 পকী গৃহ নিৰ্মাণ কৰা হৈছে বুলি ৰাজ্যপালগৰাকীয়ে জানিবলৈ দিয়ে। গ্ৰামীণ নিয়োগৰ ক্ষেত্ৰত MGNREGAৰ অধীনত বহু লোকে কৰ্মসংস্থাপন লাভ কৰিছে। ইপিনে ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনিৰ দ্বাৰা 100% প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ কৰণৰ দিশত অসমে দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰাৰ কথাও ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই তেওঁৰ ভাষণত কয় যে অসম চৰকাৰে যিকোনো ধৰণৰ অপৰাধৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰি আহিছে। ড্ৰাগছ সৰবৰাহ, মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধ, বাল্য বিবাহ, মানৱ সৰবৰাহ, বন্যপ্ৰাণী সৰবৰাহ, চাইবাৰ অপৰাধ আদিৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ নীতি গ্ৰহণ কৰা বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি আমাৰ ৰাষ্ট্ৰখনক এখন বিকশিত ৰাষ্ট্ৰলৈ লৈ যোৱাৰ অমৃত যাত্ৰাৰ সহযোগী হ'বলৈ ৰাজ্যবাসীলৈ আহ্বান জনাইছে। ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত 76 সংখ্যক ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। ৰাজ্যত শান্তি নিজৰা ববলৈ আৰম্ভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে যোৱা কেইবছৰমানৰ ভিতৰত ৰাজ্যখনৰ কেইবাটাও উল্লেখযোগ্য সফলতাৰ বিষয়ে আলোকপাত কৰে। 2024 চনত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰা, চৰাইদেউৰ মৈদম ক্ষেত্ৰসমূহে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভ কৰা, বিহুৱে গিনিজ বুক ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰা, লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিয়ে দেশৰ ভিতৰতে অন্যান্য স্থান পোৱা আদি বিষয়সমূহত মুখ্যমন্ত্ৰীয়ে আলোকপাত কৰে।
মই আজিৰ গণৰাজ্য দিৱসত থিয় হৈ অসমৰ নতুন যুৱক যুৱতীসকলৰ বাবে নতুনকৈ সুবিধা হোৱাকৈ আমাৰ ৰাজ্যত প্ৰথমবাৰৰ বাবে ভাৰতৰ ভিতৰতে এটা নতুন ডিপাৰ্টমেণ্ট অফ ষ্টাৰ্টআপছ, অৰ্থাৎ যিসকলে ষ্টাৰ্টআপছৰ কাম কৰিব খোজে, ইনকিউবেশ্যনৰ জৰিয়তে নতুন নতুন জ্ঞান আৰু অৰ্থনৈতিক সুবিধাৰ পথ প্ৰশস্ত কৰিব বিচাৰে তেওঁলোকৰ বাবে ডিপাৰ্টমেণ্ট অফ ষ্টাৰ্টআপ হিচাপে এটা নতুন বিভাগ নিৰ্মাণ কৰাৰ বিষয়েও মই আজিৰ এই গণৰাজ্য দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ ঘোষণা কৰিব বিচাৰিছো। আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেঞ্চন স্কিমে ক'ৰবাত নহয় ক'ৰবাত সন্দেহৰ সৃষ্টি কৰি আহিছিল। এই বছৰ 1 এপ্ৰিলৰ পৰা আমি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেঞ্চন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেঞ্চন স্কিম UPS স্কিম আমি আৰম্ভ কৰিব বিচাৰিছো, যাৰ জৰিয়তে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিতভাৱে 50% চাকৰি কালৰ দৰমহা 50% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব।
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ডিব্ৰুগড়, তেজপুৰ আৰু শিলচৰ চহৰক মহানগৰলৈ উন্নীত কৰাৰ বাবে আন্তঃগাঁথনি উন্নয়ন সাধনৰ ব্যৱস্থা কৰা হৈছে বুলিও উল্লেখ কৰে। তেওঁ লগতে কয় যে 2027 চনৰ পূৰ্বে ডিব্ৰুগড়ত এখন বিধানসভা চৌহদ নিৰ্মাণ কৰা হ'ব। ডিব্ৰুগড় ৰাজ্যৰ দ্বিতীয় ৰাজধানী হ'ব বুলিও তেওঁ সদৰি কৰে। ইপিনে তেজপুৰতো এটা ৰাজভৱন নিৰ্মাণ কৰা হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শ্ৰীশৰ্মাই কয় যে তেজপুৰ চহৰখন ৰাজ্যৰ সাংস্কৃতিক ৰাজধানী হিচাপে গঢ় দিয়া হ'ব। তেওঁ শিলচৰতো ক্ষুদ্ৰ সচিবালয় তথা মুখ্য সচিবৰ কাৰ্যালয় নিৰ্মাণৰ পৰিকল্পনাৰ বিষয়ে সদৰি কৰে। কেৱল সাংস্কৃতিক স্বাভিমানেই নহয় অৰ্থনৈতিক ক্ষেত্ৰতো ৰাজ্যখনৰ উন্নয়নৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। 27,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পই 2025 চনৰ নৱেম্বৰ মাহত অসমৰ পৰা 48 মিলিয়ন চিপ ৰপ্তানি কৰাৰ সংকল্প লৈছে বুলি ড০ শৰ্মাই প্ৰকাশ কৰে। অৰ্থনৈতিক ক্ষেত্ৰত আধুনিক যুগৰ সূচনা কৰি অহা 25 আৰু 26 ফেব্ৰুৱাৰীত এডভান্টেজ আছামৰ দ্বিতীয় সন্মিলন আয়োজন কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। আন্তঃগাঁথনি উন্নয়ন, ইলেক্ট্ৰনিকছ আৰু ছেমি কণ্ডাক্টৰ, মহাকাশ আৰু প্ৰতিৰক্ষা সামগ্ৰী প্ৰস্তুতকৰণ, নবীকৰণযোগ্য শক্তি আৰু হাইড্ৰকাৰ্বন, পৰ্যটন আদি খণ্ডত দেশৰ ভিতৰতে নৱতাৰকা হিচাপে ৰাজ্যখনক উন্মোচিত কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক দিশা শৰ্মাৰ পৰা।
ধন্যবাদ জিন্তি ৰাণী। অসমৰ সকলো জিলাত আজি গণৰাজ্য দিৱসৰ কাৰ্যসূচী উদযাপন কৰা হয়। চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত সোণাৰী ৰাজহুৱা খেলপথাৰত আজি 76 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি জিলা আয়ুক্ত ডঃ নেহা যাদৱে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে। জিলাবাসীলৈ গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি আয়ুক্তগৰাকীয়ে কয় যে চৰাইদেউ মৈদাম ক্ষেত্ৰই ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে মৰ্যাদা পোৱাটো জিলাখনৰ বাবে আশাব্যঞ্জক বতৰা। এই বতৰাই জিলাখনলৈ বহু নতুন সম্ভাৱনাৰ বাট কাটিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। লখিমপুৰ জিলাতো লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস উদযাপন কৰা হয়। অসম চৰকাৰৰ শ্ৰমিক কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাই গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। বিত্ত তথা মহিলা আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে গোলাঘাটত গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি দিয়া ভাষণত জিলা স্তৰৰ সকলো বিভাগৰ জনকল্যাণমূলক আঁচনিৰ খতিয়ান দাঙি ধৰে। তিনিচুকীয়া জিলাত নতুনকৈ 228টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ গঢ়ি তোলাত চৰকাৰে অনুমোদন দিয়ে। গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে এইদৰে কয়। তেওঁ জিলাখনত কেন্দ্ৰীয়ভাৱে আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই যোৰহাটৰ জিলা ক্ৰীড়া খেলপথাৰত আয়োজিত 76 সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে। ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লুচাই আজি হাফলঙত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে। শ্ৰীগাৰ্লুচাই জিলাখনৰ কিংবদন্তী শিল্পী জয়নাচৰণ বাথাৰীক পদ্মশ্ৰী সন্মান প্ৰদান কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে। কৃষিমন্ত্ৰী অতুল বৰাই শিৱসাগৰত আয়োজিত 76 সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰাৰ লগতে স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি পুষ্পাঞ্জলি অৰ্পণ কৰে। জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰীত আয়োজিত গণৰাজ্য দিৱসৰ বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি গণতান্ত্ৰিক প্ৰমূল্যবোধক আঁকোৱালি ল'বলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়। তথ্য আৰু জনসংযোগ মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি শোণিতপুৰৰ তেজপুৰত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংবিধান প্ৰণেতাসকলক সোঁৱৰি কয় যে তেওঁলোকৰ দূৰদৰ্শিতাৰ ফলতে আজি দেশৰ নাগৰিকসকলে মুক্ত পৰিৱেশ লাভ কৰিবলৈ সমৰ্থ হৈছে। মন্ত্ৰী উৰ্খাও গোৰা ব্ৰহ্মই চিৰাঙৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে। পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি উত্তৰ গুৱাহাটী মহাবিদ্যালয় খেলপথাৰত কামৰূপৰ জিলা প্ৰশাসনে আয়োজন কৰা 76 সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে। ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্দিষ্ট ক্ষেত্ৰসমূহত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা কেইবাগৰাকী ব্যক্তি তথা কেইবাটাও সংগঠনক অনুষ্ঠানটোত সম্বৰ্ধনা জনোৱা হয়। তদুপৰি কামৰূপ জিলা প্ৰশাসনে গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি বিশেষ প্ৰদৰ্শনীৰো আয়োজন কৰে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই বঙাইগাঁৱৰ গান্ধী মৈদানত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ, পৰিবহণ তথা জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে 76 সংখ্যক গণৰাজ্য দিৱস উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে আজি নতুন দিল্লীৰ চৰকাৰী বাসভৱনত ৰাষ্ট্ৰীয় পতাকা উৰুৱায়। শ্ৰীসোণোৱালে লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জনাইছে। বিশ্ববিদ্যালয়খনে বহু মানৱ সম্পদ সৃষ্টিৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে নতুন দিগন্তৰ সূচনা কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়ত পঢ়ি থকা কালৰ স্মৃতি সোঁৱৰে। গুৱাহাটী উচ্চ ন্যায়ালয় চৌহদতো আজি উলহ মালহেৰে 76 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি আৰক্ষী জোৱান আৰু ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ অভিবাদন গ্ৰহণ কৰে। গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু হৃষিকেশ ৰয়ৰ লগতে অন্যান্য ন্যায়াধীশ, অধিবক্তা আৰু বিষয়া কৰ্মচাৰী উপস্থিত থাকে। পৰৱৰ্তী বাতৰিৰ বাবে উভতি যাওঁ আহক জিন্তিৰাণী ডেকাৰ ওচৰলৈ।
ধন্যবাদ দিশা। ৰাজ্যৰ প্ৰখ্যাত নৃত্যশিল্পী তথা সত্ৰীয় সংস্কৃতিৰ সাধক যতীন গোস্বামীলৈ চলিত বৰ্ষৰ পদ্মবিভূষণ সন্মান আগবঢ়োৱা হৈছে। 1933 চনত জন্মগ্ৰহণ কৰা এইগৰাকী শিল্পীলৈ ভাৰত চৰকাৰে 2008 চনত পদ্মশ্ৰী সন্মান আগবঢ়াইছিল। ইয়াৰ পূৰ্বে 2004 চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰে। অসম নাট্য সন্মিলন বঁটা, আনন্দমোহন ভাগৱতী নৰ্টন বঁটা, ভৱেন্দ্ৰনাথ শইকীয়া ভ্ৰাম্যমান থিয়েটাৰ বঁটাকে ধৰি যতীন গোস্বামীয়ে বহু বঁটা আৰু সন্মান লাভ কৰিছে। নৃত্য চৰ্চাৰ লগতে শ্ৰীগোস্বামীয়ে নৃত্য বিষয়ক কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে। তেওঁ মাটি আখৰা, নৃত্য পাৰিভাষিক শব্দ আৰু সংজ্ঞা, নৃত্যৰ শিক্ষা, নৃত্যৰ প্ৰাথমিক হস্তপৰিচয় আদিকে ধৰি কেইবাখনো নৃত্যনাটিকা ৰচনা কৰিছে। লেখক সাংবাদিক পুলিন কলিতাই ৰচনা কৰা শিল্পীগৰাকীৰ জীৱনী গ্ৰন্থ ঐচন জনম গোৱাই প্ৰকাশ পাইছে। এই সন্মানৰ বিষয়ে নিজৰ অনুভৱ প্ৰকাশ কৰি আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত শিল্পীগৰাকীয়ে এইদৰে কয়।
অভাৱনীয়ভাৱেই ভাৰত চৰকাৰে এই বছৰ মোলৈ পদ্মভূষণ সন্মান আগবঢ়ালে। তাৰ বাবে মই ভাৰত চৰকাৰৰ ওচৰত কৃতজ্ঞ। লগতে মই জানো যে অসম চৰকাৰৰ অনুমোদন নহ'লে এইটো সম্ভৱ নহয়। সেইকাৰণে অসম চৰকাৰ আৰু বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ মই মোৰ আন্তৰিক কৃতজ্ঞতা আগবঢ়াইছোঁ। কিন্তু এই সকলো কথা হৈছে মই ভাবোঁ যে অসমৰ ৰাইজ আৰু অসমৰ সত্ৰসমূহৰ ভকত বৈষ্ণৱসকলৰ আশীৰ্বাদৰ কাৰণে। মই গোটেই জীৱন জুৰি সত্ৰীয়া নৃত্যৰ চৰ্চা কৰি আহিছোঁ আৰু মোৰ চিনাকিটোৱেই হৈছে এজন সত্ৰীয়া নৃত্যৰ ছাত্ৰ হিচাপে। সত্ৰীয়া নৃত্যৰ ছাত্ৰ হিচাপে মই যিখিনি সেৱা আগবঢ়াইছোঁ তাৰেই স্বীকৃতিস্বৰূপে এই সন্মানটো মোৰলৈ আহিছে। মই ভাবোঁ যে অসমৰ ৰাইজৰ আশীৰ্বাদ, ভকত বৈষ্ণৱসকলৰ আশীৰ্বাদৰ কাৰণেই এইটো সম্ভৱ হৈছে। অনাতাঁৰ কেন্দ্ৰৰ সকলো শ্ৰোতা দৰ্শকলৈ মই আন্তৰিক সেৱা আগবঢ়াইছোঁ আৰু অনাতাঁৰ কেন্দ্ৰৰ সমূহ কৰ্মচাৰীবৃন্দক, অনাতাঁৰ কৰ্তৃপক্ষক মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
আজি নিচেই পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটা বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ অন্ত্যেষ্টিক্ৰিয়া আজি বিয়লি মঙলদৈত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। ইয়াৰ পূৰ্বে তেওঁৰ নশ্বৰ দেহ গুৱাহাটীৰ পৰা মঙলদৈলৈ নিয়া হয় আৰু তেওঁৰ শৱদেহ মঙলদৈৰ হাউলি মোহনপুৰৰ পৈতৃক বাসগৃহত ৰখা হয়। মঙলদৈত আজি গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে প্ৰয়াত চলচ্চিত্ৰ পৰিচালকগৰাকীৰ প্ৰতি ৰাজ্য চৰকাৰৰ হৈ শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে। মঙলদৈৰ বিধায়ক বসন্ত কুমাৰ দাস, চিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী, জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতি, মঙলদৈ ইউনাইটেড ক্লাব, জিপচি গিল্ড মঙলদৈকে ধৰি ভালেসংখ্যক ব্যক্তি তথা অনুষ্ঠান প্ৰতিষ্ঠানে সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ প্ৰতি নশ্বৰ দেহত অন্তিম শ্ৰদ্ধাঞ্জলি জনায়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে দৰঙী ৰাজপৰিয়ালৰ সন্তান, বিশিষ্ট চলচ্চিত্ৰ আৰু টেলিভিছনৰ ধাৰাবাহিকৰ নিৰ্মাতা সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ আজি পুৱা প্ৰায় 4:30 বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত 85 বছৰ বয়সত দেহাৱসান ঘটে। 1971 চনত অৰণ্য ছবিৰে ছবি পৰিচালনাত হাত দিয়া সমৰেন্দ্ৰ নাৰায়ণ দেৱে তেওঁৰ প্ৰথমখন ছবিৰ বাবে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল। পুতলাঘৰ ছবিৰ বাবেও তেওঁ 1976 চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ লাভ কৰিছিল। তেওঁৰ আন ছবিসমূহৰ ভিতৰত আছে সোণৰ হৰিণ, ৰাজা, কাজিৰঙাৰ কাহিনী আৰু বীৰ চিলাৰায়। তেওঁ গুৱাহাটী দূৰদৰ্শনৰ বাবেও ভালেকেইখন ধাৰাবাহিক আৰু তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। মাজুলীৰ কৃষকৰ আয় বৃদ্ধি কৰাৰ লক্ষ্যৰে মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা কৃষি বিভাগৰ কাৰিকৰী সহযোগিতাত আজি মুদৈবিল নৱৰতপুৰত 50 বিঘা কৃষিভূমিত স্থানীয় বিধায়ক ভুৱন গাম, জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকৰ লগতে জিলা আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে ভোট জলকীয়াৰ বীজ সিঁচা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ভোট জলকীয়া খেতিৰ জৰিয়তে কৃষকৰ উপাৰ্জন অধিক বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে। ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল প্ৰতিযোগিতাৰ এখন খেলত আজি মুম্বাই চিটি ফুটবল ক্লাব মহমেদান স্পৰ্টিং ক্লাবৰ মুখামুখি হ'ব। মুম্বাইত অনুষ্ঠিত হ'বলগীয়া খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি সামৰাৰ আগতে ঘাই ঘাই বাতৰিসমূহ আকৌ এবাৰ। সমগ্ৰ দেশৰ লগতে অসমতো 76 সংখ্যক গণৰাজ্য দিৱস যথাবিহিত কাৰ্যসূচীৰে উদযাপন। অসমৰ মুঠ ঘৰুৱা উৎপাদন ৰাষ্ট্ৰীয় গড়তকৈ বৃদ্ধি হৈছে বুলি গুৱাহাটীৰ খানাপাৰাত আয়োজিত গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ প্ৰকাশ। ৰাজ্যত ষ্টাৰ্টআপৰ প্ৰগতি সুনিশ্চিত কৰাৰ বাবে প্ৰথমবাৰৰ বাবে ষ্টাৰ্টআপ বিভাগ সৃষ্টি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। ৰাষ্ট্ৰীয় পুৰস্কাৰ বিজয়ী বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ অন্ত্যেষ্টিক্ৰিয়া মঙলদৈত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন আৰু মহিলাৰ 19 বছৰ অনূৰ্ধ ICC T20 বিশ্বকাপ ক্ৰিকেটত ভাৰতৰ ছেমি ফাইনেলত প্ৰৱেশ। এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি শুনিবলৈ পাব সন্ধিয়া 7:10 বজাত।